হ্যালো,
এই কল্পনা কুঁৱৰ, শুনা কুঁৱৰ, মিষ্টাৰ কুঁৱৰ।
হয়, মই হাজবেণ্ডে কৈছো।
অ হাজবেণ্ড, শুনা, তোমালোক তোমাৰ ঘৈণীয়েৰে এটা সুন্দৰ হেৰি লিখিছে নহয় আজি প্ৰান্তিকত।
হয় প্ৰান্তিকত, হয় যোৱা সংখ্যাত।
অ শুভলক্ষ্মী ৰেচিডেঞ্চি জুৰত তিনিআলি ন নম্বৰ কপট ৰাধা গোবিন্দ বৰুৱা পথ গুৱাহাটী। এই প্ৰান্তিকখনৰ দাম কিমান? 40 টকা হয় নহয়?
40 টকা হয়।
40 টকা দি সিহঁতে ইমান ডাঙৰ এখন কেনেকে মেগাজিন চলাই আছে, তুমি কেতিয়াবা কোৱেশ্যন কৰিছানে?
নাই নাই, সোধা
নাই, সোধা নাই। তুমি সকলো বস্তু সুধিবা, যে চন্দ্ৰযান পতা আছে, এইটো সঁচা নে মিছা, এইটোতো না তুমি নাজানা, জানা জানো?
নাজানো।
গতিকে সকলো কথা জানা। শুনা, মোৰ নাম কি? অভি নৱ বৰঠাকুৰ।
হয়,
তোমালোকৰ কলকি নাহে এতে, তাৰ বাপেকটো মই আহিছো, এটা উলুবাৰীত বহি আছো, ঈশান কনৱালা। মই যিদিনাই কমেক্সৰ চিলভাৰ মাৰ্কেট ভাঙিব ইন চিকাগো, মোক হাতত এটা বন্দুক দেখিবা আৰু যাকে তাকে গুলিয়াম, মই যাকে তাকে গুলিয়াম যাৰ জ্ঞান নাই, বুজিলা? তোমালোকৰ নিজৰ বুদ্ধি ঠিক কৰা। অসতো মা সদগমায়ম, তমসো মা জ্যোতিৰ্গময়ম। জগতৰ শনি মন্দিৰত পূজা দি আছা নাই? শনি কেলা, কলি যুগ মানে শনি যুগ, হয় নহয়? হয় নে নহয়? অভি বৰঠাকুৰ চাইনিং অফ। যি কব লগা আছে 3 মিনিটতে কৈ দিলো। সাৱধান হৈ যোৱা, চাৰ মাৰি 40 টকাত প্ৰান্তিক কেনেকে কিনিব পাৰা তুমি প্ৰান্তিকক গৈ সোধা। মই কেনেকে ইমান সোপা কাগজ কেনেকে 40 টকাত কিনোবে, ইমান সোপা প্ৰিণ্টিং কৰিছো, আল কৰিছো, মই কেনেকে কিনিব পাৰো? তহঁতৰ পিছফালে কোন আছে? কা কি চলাই আছ? এখন লাউৰা কি ভেলকি বাজি দেখাই আছ?